ইব্ৰীসকলৰ পুথিপত্ৰ 12 অধ্যায়। বীৰত্ব আৰু ধৈৰ্য আদি অৱলম্বন কৰিবলৈ আশ্বাস বাক্য। এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰো হওক। আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুলৈ চাই থাকোঁ হওক। তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে সেৱজ্ঞান কৰি ক্ৰুছ যন্ত্ৰণা সহন কৰি ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল। এতেকে আপোনালোকে যে নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহ'ব, এইকাৰণে যিজনে নিজৰ বিৰুদ্ধে কৰা পাপীসকলৰ এনে প্ৰতিবাদ সহন কৰিছিল তেওঁলৈ মনোযোগ কৰোঁ আহক। আপোনালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই, আৰু যি আশ্বাসৰ বাণীয়ে পুত্ৰ বুলি আপোনালোকৰ লগত কথা বাৰ্তা কৰিছে বোলে, সেই মোৰ পুত্ৰ প্ৰভুৰ শাসন সেৱজ্ঞান নকৰিবা আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা। কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁ শাস্তি দিয়ে আৰু তেওঁ গ্ৰহণ কৰা প্ৰতিজন পুত্ৰক কোবায়। এই কথা আপোনালোকে পাহৰিলে? আপোনালোকে যি শাসন কৰি আছে সেই আপোনালোকৰ শাসনৰ অৰ্থে ঈশ্বৰে পুত্ৰসকলৰ প্ৰতি যেনেকৈ তেনেকৈ আপোনালোকৰ প্ৰতিও ব্যৱহাৰ কৰি আছে। কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে? কিন্তু সকলোৱে যি শাসনৰ সহভাগী হ'ল আপোনালোকে যদি তাৰ ভাগি নহয় তেনেহ'লে আপোনালোক যাৰহে পুত্ৰ নহয়। ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃসকল শাসনকৰ্তা আছিল আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ। পাছত তাতকৈ যিজন আত্মাসমূহৰ পিতৃ তেওঁৰ বহিভূত হৈ জীৱন ধাৰণ নকৰিমনে? তেওঁলোকে হ'লে যেনেকৈ উচিত দেখিছিল তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল, কিন্তু তেওঁ হ'লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগি হওঁ তাৰ কাৰণে শাস্তি দিছে। সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোকসকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে। এইকাৰণে আপোনালোকে ওলমি পৰা হাত আৰু যথৰ আঁঠু পোন কৰক, আৰু খুৰাই যেন বিপদগামী নহয় বৰং সুস্থ হয় এইকাৰণে নিজ নিজ ভৰিলৈ পোনবাদ কৰক। সকলোৱে সহিত ঐক্য আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব সেই পবিত্ৰতাকো খেদি যাওক। পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহ বিঘিন হয় বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত তাৰ দ্বাৰাই অধিক ভাগ অহুচি হৈ যায়, বা এহাজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক বা কোনো ব্যভিচাৰী হয় তালৈ সাৱধানে দৃষ্টি ৰাখিবা। কিয়নো আপোনালোকে জানে যে এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ'বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো অগ্ৰাহ্য হ'ল, কাৰণ তেওঁ মন পালন কৰিবলৈ ঠাই নাপালে। কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত, কলাবৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি আৰু বাক্যৰ শব্দ, এইবোৰ ওচৰলৈ আপোনালোকক অহা নাই। সেই মাত শুনা লোকসকলে এই প্ৰাৰ্থনা কৰিলে যে তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয়, কিয়নো কোনো পশুৱেও যদি সেই পৰ্বত স্পৰ্শ কৰে তেনেহ'লে তাক শিলদলিয়াই মৰা হ'ব। এই আজ্ঞা তেওঁলোকে সহিব নোৱাৰিলে, আৰু সেই দৰ্শন এনে ভয়ংকৰ যে মুচিয়ে কৈছিল, মই বৰ ভয় পাই কঁপি আছো, কিন্তু চিউন পৰ্বত জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় জিৰচালেম আৰু তাত 10,000 স্বৰ্গদূতে গুণ কীৰ্তন কৰে। স্বৰ্গত নাম লিখাৰ প্ৰথমে জন্ম পোৱাসকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰ কৰা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোকসকলৰ আত্মাসমূহ, নতুন নিয়মৰ মধ্যস্থ যীশু আৰু সবলতকৈ অতি উত্তম কথা কওঁতা শান্তিকৰা তেজ, এই সকলোৰ ওচৰলৈ আপোনালোক আহিল। সাৱধান, বাক্য কওঁতাজনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যিজনে পৃথিৱীত আদেশ দিছিল সেইজনক অগ্ৰাহ্য কৰা সকলেই যদি নাহাৰিল তেনেহ'লে যিজনে স্বৰ্গৰ পৰা আদেশ দিলে তেওঁৰ পৰা বিমুখ হ'লে আমি যে নাহাৰিম এই কথা কিমান অধিক গুণে নিশ্চয়। তেতিয়া তেওঁৰ ধনীয়ে পৃথিৱী লৰাইছিল, কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে বোলে, আৰু এবাৰ মই কেৱল পৃথিৱী লৰাম, এনে নহয় আকাশকো লৰাম, ইয়াতে আৰু এবাৰ। এই শব্দই অলৰ বস্তুবোৰ থাকিবৰ কাৰণে, নিৰ্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে। এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত আহা, যি অনুগ্ৰহৰ দ্বাৰা আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ গ্ৰহণ কৰি লওঁ হওক, কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।